এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ ৰূপায়ণৰ বাবে হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া অহা 15 আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰি থকা দৰমহা নিৰীখৰ সামগ্ৰিক পুনৰীক্ষণৰ বাবে ৰাজ্যৰ বিত্ত বিভাগৰ নিৰ্দেশ জাৰি, ৰাজ্যত শীঘ্ৰে 4,500টা শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি প্ৰাথমিক শিক্ষা সঞ্চালকৰ প্ৰকাশ, শিশুৰ বৌদ্ধিক উত্তৰণ তথা প্ৰতিভা বিকাশৰ লক্ষ্যৰে অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আজিৰে পৰা গুৱাহাটী শিশু মহোৎসৱ, আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত শৃংখলাৰ তৃতীয়খন টেষ্ট আজি লৰ্ডছত আৰম্ভ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ ৰূপায়ণ শীঘ্ৰে আৰম্ভ কৰিব পৰাকৈ হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া অহা 15 আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে। চিৰাং জিলাত কালি বিভিন্ন জনকল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশ দিয়ে। তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশ লৈ তৃতীয় পৰ্যায়ৰ অৰুণোদয়, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, মহিলা উদ্যমিতা অভিযান আৰু ৰেচন কাৰ্ড বিতৰণৰ সফল ৰূপায়ণৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ বুজ লয়। এই আঁচনিসমূহ ৰূপায়ণত যাতে কোনো যোগ্য হিতাধিকাৰী বাদ পৰি নাযায় তাৰ বাবে উচিত ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। তেওঁ কয় যে চিৰাঙত বিগত সময়ছোৱাত 30,000 লোকক অৰুণোদয় আঁচনিৰ জৰিয়তে সামৰি লোৱা হৈছে আৰু তৃতীয় পৰ্যায়ত 60,000 হিতাধিকাৰীক এই সুবিধা প্ৰদান কৰা হ'ব। একেদৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে জিলাখনত নাৰী সমাজৰ সবলীকৰণ নিশ্চিত কৰিবলৈ তেওঁ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে।
আজি আমি চিৰাং জিলাত অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আৰু লাখপতি বাইদেউ বা মহিলা উদ্যমিতা আঁচনিৰ পৰ্যালোচনা কৰোঁ। আমাৰ চিৰাং জিলাত আগতে 29,000 অৰুণোদয় হিতাধিকাৰী আছিল। এইবাৰ অৰুণোদয় হিতাধিকাৰী ইয়াত 60,000 হ'ব। ছিলেকশ্যনৰ প্ৰক্ৰিয়া চলি আছে। 17 ছেপ্টেম্বৰত আমি অৰুণোদয় 3 আৰম্ভ কৰিম আৰু চিৰাং জিলাৰ 60,000 পৰিয়াল উপকৃত হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত যোৱাবাৰ প্ৰায় 400 হিতাধিকাৰী আছিলে। বহুতে ভাল কাম কৰিছে আৰু বহুতে মুদ্ৰা লোনো ল'বৰ কাৰণে সক্ষম হৈছে। এইবাৰ আমি চিৰাং জিলাত আৰু 1,200 যুৱক যুৱতীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি দিম। 2,00,000 টকাকৈ প্ৰতিগৰাকী যুৱক যুৱতীয়ে লাভ কৰিব। মহিলা উদ্যমিতা আঁচনিৰ ক্ষেত্ৰতো প্ৰায় 45,000+ মহিলা চিনাক্ত হৈছে ছিডলি আৰু বিজনী সমষ্টিত। তেখেতসকলেও 10,000 টকাকৈ লাখপতি বাইদেউ আঁচনিৰ অধীনত লাভ কৰিব। আজি আমি সকলোৱে বহি আঁচনিবোৰ আলোচনা কৰিলোঁ। নতুনকৈ 4,000 ৰেচন কাৰ্ডো আহিছে ছিডলি আৰু চিৰাঙৰ কাৰণে। আঁচনিবিলাকৰ যাতে সুবিধা সকলোৱে পাব পাৰে তাৰ কাৰণে আমি খুব সুন্দৰ কৰি আলোচনা কৰিলোঁ যাতে সকলো ৰাইজে ইয়াৰ সুবিধা পাব পাৰে।
জিলাখনৰ ৰেচন কাৰ্ড বিতৰণ প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে ছিডলি আৰু বিজনী সমষ্টিৰ 8,000 হিতাধিকাৰীক চিনাক্ত কৰি যাৱতীয় পদক্ষেপ ল'বলৈ আয়ুক্তক নিৰ্দেশ দিয়ে। ইপিনে চম্পা নৈৰ দুয়োপাৰে বসবাস কৰা লোকসকলৰ সুবিধাৰ্থে শীঘ্ৰে এই নৈৰ ওপৰত 4খন দলং নিৰ্মাণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি অসমমালা আঁচনিৰ অধীনত জিলাখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথৰ উন্নয়ন কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে। ৰাজ্যৰ বিত্ত বিভাগে চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰি থকা দৰমহা নিৰীখৰ সামগ্ৰিক পুনৰীক্ষণৰ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ বাবে প্ৰতিখন জিলাত 1খনকৈ 5-জনীয়া সমিতি গঠন কৰা হৈছে। পদোন্নতি, পদৰ উন্নীতকৰণ, MACP, দৰমহা সংশোধনীকে ধৰি বিভিন্ন ক্ষেত্ৰত কৰ্মচাৰীসকলৰ দৰমহা নিৰীখ সংশোধনীৰ প্ৰয়োজন হয় আৰু এই ক্ষেত্ৰত হোৱা ত্ৰুটিৰ বাবে কৰ্মচাৰীয়ে অতিৰিক্ত ধন আদায় কৰাটো বন্ধ কৰাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। বিভাগীয় মুৰববী আৰু জিলা কাৰ্যালয়ৰ জিম্মাত ছাৰ্ভিছ বুক থকা সকলো অৰাজপত্ৰিত বিষয়া কৰ্মচাৰীক এই পুনৰীক্ষণে সামৰি ল'ব। পুনৰীক্ষণত অনিয়ম ধৰা পৰিলে তাৎক্ষণিকভাৱে শুধৰণি কৰিবলৈ সংশ্লিষ্ট DDOক অৱগত কৰোৱা হ'ব। শুধৰণি কৰা তথ্য IFMIS ফিনেনিম পৰ্টেলত আপলোড কৰা হ'ব। সমিতিৰ সিদ্ধান্তক লৈ ওজৰ আপত্তি থাকিলে সংশ্লিষ্ট DDOই 15 দিনৰ ভিতৰত আপত্তি দৰ্শাব পাৰিব। প্ৰতি 15 দিনৰ মূৰত সমিতিৰ বৈঠক বহিব আৰু অৱসৰ গ্ৰহণ কৰিবলগীয়া কৰ্মচাৰীসকলৰ অৱসৰলৈ কমেও 3 বছৰ থাকোঁতে এই পুনৰীক্ষণ কৰা হ'ব। 2024-25 বিত্তীয় বৰ্ষত ৰাজ্যত আয়কৰ ৰিটাৰ্ণ দাখিল কৰা লোকৰ সংখ্যা 8,99,263 বৃদ্ধি পাইছে। আয়কৰ বিভাগে শেহতীয়াকৈ এই তথ্য দাখিল কৰে। এই অনুসৰি পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ৰাজ্যত আয়কৰ ৰিটাৰ্ণ দাখিল কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে। 2023-24 বিত্তীয় বৰ্ষত ৰাজ্যৰ 8,16,137 লোকে আয়কৰ ৰিটাৰ্ণ দাখিল কৰিছিল। চলিত বিত্তীয় বৰ্ষত ৰাজ্যখনত আয়কৰ ৰিটাৰ্ণ দাখিল কৰা লোকৰ সংখ্যাই 10 লাখ অতিক্ৰম কৰিব বুলি বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। 2023-24 বৰ্ষত অসমৰ পৰা কেন্দ্ৰীয় চৰকাৰে 7,510 কোটি টকাৰো অধিক আয়কৰ সংগ্ৰহ কৰিছিল আৰু বিগত বিত্তীয় বৰ্ষত এই সংগ্ৰহ 10% বৃদ্ধি পাইছে বুলি বিত্ত মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যত শীঘ্ৰেই 4,500টা শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে কালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। প্ৰাথমিক বিদ্যালয়ত 5,550টা পদ পূৰণৰ বাবে নথি পত্ৰৰ পৰীক্ষণ চলি থকাৰ সময়তে শিক্ষা সঞ্চালকগৰাকীয়ে এই কথা জানিবলৈ দিয়ে। উল্লেখযোগ্য যে নিম্ন প্ৰাথমিকত 3,800টা আৰু উচ্চ প্ৰাথমিকত 1,750টা সহকাৰী শিক্ষক পদত নিযুক্তিৰ বাবে 2023 চনৰ 26 ডিচেম্বৰত বিজ্ঞাপন প্ৰকাশ হৈছিল। প্ৰাথমিক পৰ্যায়ৰ 2টা স্তৰত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলৰ 2য় পৰ্যায়ৰ নথি পৰীক্ষণৰ কাম খানাপাৰাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অতিথিশালত আজিও অব্যাহত থাকিব। প্ৰথম আৰু 2য় পৰ্যায়ৰ নথি পৰীক্ষণৰ সময়ত যিসকল প্ৰাৰ্থীয়ে উপস্থিত থাকিব পৰা নাছিল তেওঁলোকক এইসমূহ পৰীক্ষণৰ বাবে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে পুনৰ সুযোগ দিছে। বিশেষকৈ ভূমিস্খলনৰ বাবে যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ থকাৰ ফলত বৰাক উপত্যকাৰ যিসকল প্ৰাৰ্থীয়ে নথি পৰীক্ষণৰ সময়ত উপস্থিত থাকিব পৰা নাছিল এই প্ৰাৰ্থীসকলেও কাইলৈ আৰু পৰহিলৈ পৰীক্ষণ কৰিব পাৰিব। যোৱা 20 মাৰ্চৰ পৰা 11 এপ্ৰিললৈ নথি পৰীক্ষণত উপস্থিত হ'ব নোৱাৰা প্ৰাৰ্থীসকলে অহা 14 জুলাইত নথি পৰীক্ষণ কৰিব পাৰিব। শিশুৰ বৌদ্ধিক উত্তৰণ তথা প্ৰতিভা বিকাশৰ লক্ষ্যৰে অসম প্ৰকাশন পৰিষদে প্ৰথমবাৰৰ বাবে আজিৰে পৰা অহা 20 জুলাইলৈ গুৱাহাটীৰ চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত গুৱাহাটী শিশু মহোৎসৱ আয়োজন কৰিছে। এই মহোৎসৱত শিশু গ্ৰন্থমেলা, সাংস্কৃতিক প্ৰতিযোগিতাকে ধৰি কেইবাটাও কাৰ্যসূচী থাকিব। এই উপলক্ষে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অসম প্ৰকাশন পৰিষদে কালি এখন সংবাদমেলৰ আয়োজন কৰে। আজি বিয়লি 3 বজাত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণুজ পেগুৱে এই শিশু মহোৎসৱ উদ্বোধন কৰিব বুলি পৰিষদৰ সচিব প্ৰমোদ কলিতাই প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট শিশু সাহিত্যিক শান্তনু তামুলী আৰু পশ্চিমবংগৰ বিশিষ্ট লেখক চিজাৰ বাক্সি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। শিশু মহোৎসৱৰ গ্ৰন্থমেলাত ইতিমধ্যে 30টা গ্ৰন্থ প্ৰতিষ্ঠানে তেওঁলোকৰ শিশু সাহিত্য সম্ভাৰ লৈ অংশগ্ৰহণ নিশ্চিত কৰিছে বুলি সচিব শ্ৰী কলিতাই অৱগত কৰে। উল্লেখযোগ্য যে গুৱাহাটী শিশু মহোৎসৱৰ বিশেষ আকৰ্ষণ হিচাপে প্ৰতিদিনে বিয়লি 4 বজাত শিশু চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। ৰাছিয়াৰ ছবি ক্ৰমে প্ৰভিনু, আৰ্মেনিয়াৰ ছবি দ্য ছং অব ফ্লাইং লিপছকে ধৰি কেইবাখনো দেশী বিদেশী শিশু চলচ্চিত্ৰ এই মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব। গোলাঘাট জিলাৰ বান পৰিস্থিতি জটিল হৈ আছে। ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিলাখনৰ 5টা ৰাজহচক্ৰৰ বিস্তীৰ্ণ এলেকা বানৰ কবলত পৰিছে। জিলাখনৰ বিভিন্ন স্থানত মুঠ 33টা সাহায্য শিবিৰ মুকলি কৰি প্ৰশাসনে বানপীড়িতলৈ সহায়ৰ হাত আগবঢ়াইছে। মৰঙি ৰাজহচক্ৰৰ অধীনৰ মুঠ 24খন গাঁৱৰ প্ৰায় 6,000 লোক বানৰ কবলত পৰিছে। বোকাখাট ৰাজহচক্ৰৰ মুঠ 9খন গাঁৱৰ 8,000+ লোক বানৰ কবলত পৰাৰ বিপৰীতে খুমটাই ৰাজহচক্ৰৰ অধীনৰ 30খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। গোলাঘাট ৰাজহচক্ৰৰ মুঠ 23খন গাঁৱৰ প্ৰায় 2,000 লোক এই বানৰ কবলত পৰিছে। কালি বোকাখাট আৰু সৰুপথাৰ ৰাজহচক্ৰৰ 2গৰাকী লোকৰ বানত মৃত্যু হয়। মৰঙিত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে এখন কাঠৰ দলং উটুৱাই নিয়ে। 3 নম্বৰ ভোলাগুৰি আৰু 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সাৰৰ গাঁও সংযোগী এই দলংখন উটুৱাই নিয়াত ভোলাগুৰি অঞ্চলত বহু লোক বানত আবদ্ধ হৈ পৰিছে। কৃষিমন্ত্ৰী অতুল বৰাই কালি জিলাখনৰ কেইবাটাও বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়। তেওঁ জিলাখনৰ আয়ুক্ত তথা সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় নিৰ্দেশ দিয়ে। বানপীড়িতসকলক অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ লগতে সকলো ধৰণৰ সহায় সাহায্য আগবঢ়োৱা হ'ব বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে বানত মৃত্যু হোৱা পলাশগুৰিৰ যুৱক সুভাষ ওৰাঙৰ পৰিয়ালক সাক্ষাৎ কৰি 4 লাখ টকাৰ আৰ্থিক সাহায্যৰ চৰকাৰী অনুমোদিত পত্ৰখন পৰিয়ালটোক প্ৰদান কৰে। জিলাখনত বান পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ গোলাঘাট জিলাৰ সংবাদদাতা হিৰণ্য গগৈ।
গোলাঘাটৰ চুবুৰীয়া নাগালেণ্ডত মুখলধাৰ বৰষুণৰ ফলত বিগত কেইটা দিনত যি ধাৰাষাৰ বৃষ্টিপাত হৈছিলে, ইয়াৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি আৰু দৈয়াং নদীৰ জলস্তৰ বৃদ্ধি পাইছিলে আৰু ইয়াৰ ফলতে গোলাঘাট জিলাখনৰ পাঁচটাকৈ ৰাজহচক্ৰ, সৰুপথাৰ, মৰঙী, খুমটাই, গোলাঘাট আৰু বোকাখাট ৰাজহচক্ৰৰ প্ৰায় দুকুৰিও অধিক গাঁও জলমগ্ন হৈ পৰিছিলে আৰু ইয়াৰ ফলত প্ৰায় 20,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছিল আৰু বৰ্তমানে পৰিস্থিতি কিছু সাম কাটিছে যদিও সেই আশ্ৰয়শিবিৰবিলাকত বৰ্তমানেও বহু লোক ইয়াত আশ্ৰয় গ্ৰহণ কৰি আছে আৰু যিহেতু বানৰ পৰিস্থিতি কিছু হ্ৰাস পাইছে যদিও ঘৰলৈ উভতি যোৱাৰ বাবে তেওঁলোকে বৰ্তমানেও সুচল হৈ উঠা নাই। তাৰ ফলতে এই বান আশ্ৰয়শিবিৰবিলাকত তেওঁলোকে থকাৰ ব্যৱস্থা কৰিছে আৰু জিলা প্ৰশাসনে ইতিমধ্যে আচলতে স্বাস্থ্যৰ লগতে যি খোৱা খাদ্য বা সাহায্য বিতৰণৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু পুনৰুদ্ধাৰৰ ক্ষেত্ৰত যি NDRF বাহিনী হওক বা SDRF বাহিনী লগতে জিলা প্ৰশাসনৰ অন্যান্য যিসকল বিভাগ আছে তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত হোৱা আমি পৰিলক্ষিত হৈছে আৰু খুমটাই বিধায়ক মৃণাল শইকীয়া, সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাটৰ বিধায়িকা অজন্তা নেওগ আৰু বোকাখাটৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই আচলতে শিবিৰসমূহ পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছে আৰু যি দুগৰাকী লোকৰ এই বানৰ কবলত পৰি গোলাঘাট জিলাখনৰ মৃত্যু হৈছিলে তেওঁলোকক চেক বিতৰণ কৰিছে যোৱাকালি মন্ত্ৰী অতুল বৰাই। লগতে যি কামাখ্যা প্ৰসাদ তাছা লোকসভা সমষ্টিৰ সাংসদ, তেওঁ এই অঞ্চলটো পৰিদৰ্শন কৰি যি আচলতে দুৰ্গতসকলৰ বাবে সাহায্য প্ৰদান কৰিব লাগে ইয়াৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা আমি তথ্য লাভ কৰিছোঁ।
ইপিনে কিছুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত হোজাই জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে। যমুনা নৈৰ বাঢ়নী পানীয়ে ডবকা আৰু যমুনামুখৰ কিছু অংশ পুনৰ বুৰাই পেলাইছে। বানৰ ফলত অঞ্চলটোৰ 400+ পৰিয়াল আৱদ্ধ হৈ পৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দুদিনীয়া ভ্ৰমণসূচীৰে আজি কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত উপস্থিত হ'ব। প্ৰথমবাৰৰ বাবে পাহাৰীয়া জিলাখনত ভ্ৰমণৰ কাৰ্যসূচী লোৱা ৰাজ্যপালগৰাকীয়ে জিলাখনৰ তাৰালংচুৰ কাজিৰ ৰং হাংপি অতিথিশালাত কাৰ্বি আংলঙৰ সমাজসেৱী বিশিষ্ট ব্যক্তি আৰু পদ্মশ্ৰী সন্মানেৰে সন্মানিতসকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছতে তেওঁ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু বিভাগীয় মুৰববী বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব। অসমীয়া সংগীত জগতৰ অন্যতম পুৰোধা প্ৰভাত শৰ্মাৰ উপজা দিন উপলক্ষে আজি সংগীত শিল্পীগৰাকীৰ সোঁৱৰণত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰভাতী পৰশ শীৰ্ষক এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক অনুষ্ঠান দেৱগান্ধাৰৰ উদ্যোগত আৰু ইনলি ফাউণ্ডেশ্যনৰ সহযোগত আয়োজিত এই অনুষ্ঠানত অসমীয়া লোককলাৰ লগতে ভূপেন্দ্ৰনাথ হাজৰিকাৰ নাটক আলাপ পৰিৱেশন কৰা হ'ব। নাটকখনৰ পৰিচালনা ঝুনা কংকন ভূঞাৰ। ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত শৃংখলাৰ তৃতীয়খন টেষ্ট আজি লৰ্ডছত আৰম্ভ হ'ব। এণ্ডাৰছন টেণ্ডুলকাৰ শৃংখলাত ভাৰত আৰু ইংলেণ্ডে উভয়ে এখনকৈ টেষ্ট মেচত জয়লাভ কৰিছে। তৃতীয় টেষ্টত ভাৰতৰ বেগী বলাৰ জছপ্ৰীত বুমৰাহৰ প্ৰত্যাৱৰ্তনৰ ঘটনাত সম্ভাৱনা আছে। দ্বিতীয় টেষ্টত খেলা ভাৰতীয় বলাৰ প্ৰসিদ্ধ কৃষ্ণা দলৰ পৰা বাদ পৰাৰ সম্ভাৱনা আছে। আনহাতে ইংলেণ্ডৰ বেগী বলাৰ জফ্ৰা আৰ্চাৰৰ কেইবাবছৰ বিৰতিৰ পাছত পুনৰ টেষ্টলৈ প্ৰত্যাৱৰ্তন ঘটাৰ সম্ভাৱনা আছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ শ্ৰমিক আৰু কৃষক বিৰোধী নীতি গ্ৰহণ কৰা বুলি অভিযোগ কৰি দেশৰ 10টা শ্ৰমিক সংগঠনৰ উমৈহতীয়া মঞ্চই কালি আহ্বান জনোৱা ভাৰত বন্ধৰ সমগ্ৰ দেশজুৰি পৰা প্ৰভাৱৰ বাতৰিটো অসমীয়া প্ৰতিদিন দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় কৃতিত্ব জৰীপ 2024ত প্ৰকাশ পোৱা তথ্য অনুসৰি ভাষা আৰু গণিত দুয়োটা বিষয়তে অসমৰ ছাত্ৰ ছাত্ৰীৰ গড় প্ৰদৰ্শন সৰ্বভাৰতীয় গড়তকৈ ক্ৰমে 3% আৰু 1% কম। এই বাতৰিটো দৈনিক অসম কাকতে শৈক্ষিক মূল্যায়নত ৰাষ্ট্ৰীয় গড়ৰ তলত অসম শিৰোনামেৰে মুখ্য বাতৰিত স্থান দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নামিবিয়াৰ ৰাষ্ট্ৰপতিয়ে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা বাতৰিটোক নিয়মীয়া বাৰ্তা দৈনিক জনমভূমি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মেঘালয়, অসম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰত এই বছৰ স্বাভাৱিকতকৈ কম বৰষুণ হোৱাৰ বাতৰিটোক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যত গুৰুতৰ ৰূপ ধাৰণ কৰা হাতী মানুহৰ সংঘাতৰ ফলত বিগত 23টা বছৰত প্ৰায় 1468 লোকৰ প্ৰাণহানি হোৱাৰ লগতে 626টা বন্যহস্তীৰ মৃত্যু হৈছে। এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত বিস্তৃতভাৱে প্ৰকাশ কৰিছে। বড়োলেণ্ড স্বায়ত্তশাসিত অঞ্চলৰ পাঁচদিনীয়া ভ্ৰমণ সামৰি কালি চিৰাঙত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 2026 চনৰ মাৰ্চ এপ্ৰিলত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰাৰ বাতৰিটোক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিত স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ সঞ্জীৱনী।
বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা চৌবিছ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 27 ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ ৰূপায়ণৰ বাবে হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া অহা 15 আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰি থকা দৰমহা নিৰীক্ষৰ সামগ্ৰিক পুনৰীক্ষণৰ বাবে ৰাজ্যৰ বিত্ত বিভাগৰ নিৰ্দেশ জাৰি। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত শৃংখলাৰ তৃতীয়খন টেষ্ট আজি লৰ্ডছত আৰম্ভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰিৰ শিৰোনাম শুনিবলৈ পাব।